প্ৰথম চমুৱেল এক অধ্যায়। চমুৱেলৰ জন্ম আৰু তেওঁ উৎসৰ্গ কৰা হান্নাৰ গীত। পৰ্বতীয়া দেশ ইফ্ৰইমীয়ৰ ৰামাথৰিয়ম চুফিম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ জিৰোহমৰ পুত্ৰ আৰু চুফ পৰিবাৰৰ আছিল। জিৰোহমৰ পিতৃ হ'ল ইলুহ, ইলুহৰ পিতৃ হ'ল তহুৰ, তহুৰৰ পিতৃ হ'ল চুফ। এওঁলোক ইফ্ৰইমৰ গোষ্ঠী আছিল। তেওঁ দুজনী ভাৰ্যা আছিল, এজনীৰ নাম হান্না আৰু আনজনীৰ নাম পিন্না। পিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল। এই ব্যক্তিজনে চিলুত বাহিনীসমূহৰ জিহুৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলিৰ দুজন পুতেক হফনি আৰু পিনহস জিহুৱাৰ পুৰোহিত আছিল। প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিন্নাক দিয়ে আৰু তেওঁৰ পুতেক জীয়েক সকলোকে দিয়ে। জিহুৱাই তেওঁ গৰ্ভ বন্ধ কৰি ৰাখিছিল, কিন্তু তেওঁৰ স্বামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে। জিহুৱাই তেওঁ গৰ্ভ বন্ধ কৰি ৰখাৰ বাবে সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল। বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে জিহুৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে। এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল। তেতিয়া তেওঁ স্বামী ইলকানাই কয়, হান্না, তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহজন পুতেকতকৈ উত্তম নহওঁনে? এদিন তেওঁলোকে চিল্লুত ভোজন পান কৰাৰ পাছত হান্না থিয় হ'ল। সেই সময়ত জিহুৱাৰ মন্দিৰৰ দুৱাৰৰ খুঁটাৰ ওচৰত এলি পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল। তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে আৰু তেওঁ সংকল্প কৰি ক'লে, হে বাহিনীসমূহৰ জিহুৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে জিহুৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম আৰু তাৰ মূৰত সুৰ লগোৱা নহ'ব। এনেদৰে হান্নাই বহু সময় ধৰি জিহুৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল আৰু এলিয়ে তেওঁ মুখলৈ লক্ষ্য কৰি আছিল। সেই সময়ত হান্নাই নীৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল। তেওঁ কেৱল ওঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল। সেয়েহে এলিয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল। এলিয়ে তেওঁক ক'লে, তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা। হান্নাই উত্তৰ দি তেওঁক ক'লে, নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ। মই দ্ৰাক্ষাৰস বা কোনো ৰাগিয়াল দ্ৰব্য পান কৰা নাই, কিন্তু জিহুৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছো। আপোনাৰ এই দাসীক দুষ্টৰ তিৰোতা বুলি নাভাবিব। মোক নানা কথাৰে বিৰক্ত কৰাত বেজাৰ পাই অসন্তুষ্ট মনেৰে মই জিহুৱাৰ সৈতে কথা পাতি আছিলো। এলিয়ে উত্তৰ দি তেওঁক ক'লে, তুমি শান্তিৰে যোৱা। ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ আগত তুমি যি নিবেদন কৰিলা সেয়া তেওঁ গ্ৰহণ কৰক। তেতিয়া তেওঁ ক'লে, আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক। তাৰপাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে আৰু তেওঁ মুখ কেতিয়াও বিবৰ্ণ নহ'ল। পাছত তেওঁলোক পুৱাতে উঠি জিহুৱাৰ আগত প্ৰণিপাত কৰি ৰামালৈ উভতি গ'ল। পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত জিহুৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে। পাছত হান্নাই গর্ভধারণ করিলে আর নির্দিষ্ট সময়ত এটি পুত্র প্রসব করিলে। তেও তাক সমুয়েল বুলি মাতিলে আর কলে, কারণ মই জিহুয়ার পৰা ইয়াক খুঁজিছিলু। আকো ইলকানা আর তেও আটাই পরিয়ালে জিহুয়ার উদ্দেশ্যে বার্ষিক বলিদান করিবৰ বাবে আর নিজৰ সংকল্প সিদ্ধ করবলৈ গল। কিন্তু হান্না তেওঁলোকৰ লগত নগল। তেওঁৰ স্বামীক কলে, সন্তানটিয়ে যাতে জিহুয়ার গৃহত সদায় থাকিব পাৰে তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই জিহুয়ার গৃহলৈ যাম। তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক কলে, তুমি যি ভাল দেখা তাকে কৰা, পিয়া নেৰালৈকে তুমি অপেক্ষা কৰা, জিহুয়াই নিজ বাক্য সিদ্ধ কৰক। সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্নাৰ ঘৰতে থাকিল। সন্তানটিয়ে পিয়া এৰাৰ পাছত তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুড়ি আৰু এক বটল দ্ৰাক্ষাৰস লৈ চিলুত থকা জিহুয়াৰ গৃহলৈ লৈ গল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল। তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলিৰ ওচৰলৈ লৈ গল। হান্নাই এলিক কলে, হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলাগৰাকী ময়েই। এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু জিহুৱাৰ আগত মই যি খুজিছিলোঁ সেয়া তেওঁ মোক দিলে। সেয়ে মই জিহুৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক জিহুৱাৰ উদ্দেশ্যে দিয়া হ'ল। ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইতে জিহুৱাৰ প্ৰশংসা কৰিলে।